নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, আজিৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, কেবিনেটত অসমত মুছলমান বিবাহ আইন, অৰুণোদয় আঁচনিৰে নাৰী সবলীকৰণ, জীৱিকা সখী এক্সপ্ৰেছ আঁচনি, ঐতিহ্যমণ্ডিত স্থানৰ পবিত্ৰতা সংৰক্ষণ আদি বিষয়ত ভালেকেইটা সিদ্ধান্ত গ্ৰহণ, ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল অহা 1 এপ্ৰিলৰ পৰা 1 টকাকৈ হ্ৰাস, শ্ৰীমন্ত মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে বন্ধৰ দিন কাইলৈ অৰ্থাৎ 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্ট ধাৰ্য ৰাজ্য চৰকাৰৰ, আৰু ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণৰ জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হ'ব। 30 আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনৰ আজি প্ৰথম দিনা শৰৎকালীন অধিৱেশনৰ কাৰ্যসূচী স্থিৰ কৰা হ'ব। এই অধিৱেশনত ৰাজ্য বিভাগৰ দুখন বিধেয়ক উত্থাপনৰ লগতে 2024-25 বৰ্ষৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী উত্থাপন তথা চৰকাৰী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। 27 আগষ্টত সংকল্প প্ৰস্তাৱ আৰু আন কেইখনমান বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। 28 আগষ্টত পৰিপূৰক মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ'ব বুলি জানিব পৰা গৈছে। এইবাৰৰ অধিৱেশনৰ বিৰোধী পক্ষই স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুৎ মাচুল বৃদ্ধি, গুৱাহাটীৰ বান পৰিস্থিতি, মূল্য বৃদ্ধিকে ধৰি কেইবাটাও বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইফালে অধিৱেশনৰ পূৰ্বে কালি অসম বিধানসভাৰ নতুন ভৱনত সকলো দলৰ নেতাসকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰিকা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বিধানসভাৰ ভালেসংখ্যক সদস্য উপস্থিত থাকে। অসম মন্ত্ৰীসভাই ইছলামধৰ্মী লোকসকলৰ বিবাহৰ ক্ষেত্ৰত 18 বছৰ বয়সৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বাবে এখন বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে ইছলামধৰ্মী লোকসকলৰ 18 বছৰ তলৰ লোকৰো বিবাহ পঞ্জীয়ন সম্ভৱ হৈ উঠিছিল। সমগ্ৰ বিষয়টো সামৰি কেবিনেটে অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপনৰ উদ্দেশ্যে অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক 2024ত অনুমোদন জনাইছে। বিধেয়কখনে বিবাহৰ পবিত্ৰতাৰ অক্ষুণ্ণতাৰে শক্তিশালী কৰা পথ প্ৰশস্ত কৰাৰ লগতে বিশেষকৈ মহিলাসকলক আইনী ধাৰণাৰ সুৰক্ষা আৰু লাভালাভ প্ৰদান কৰাৰ লগতে সমাজত বাল্য বিবাহৰ সামাজিক ব্যাধি প্ৰতিহত কৰিব। কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম ভূমি আৰু ৰাজহ নিয়ামক আইন 1888ক লৈ 12 নম্বৰ অধ্যায় সংযোজনৰ দ্বাৰা ৰাজ্যখনৰ কমেও 250 বছৰ পুৰণি আদৰ্শ স্থানসমূহক সামৰি ঐতিহ্য খণ্ড সৃষ্টি কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে বুলি কয়। ইয়াৰ ফলত বৰপেটা, বৰদোৱা, মাজুলী, চৰাইদেউৰ লগতে বিভিন্ন ঐতিহ্যমণ্ডিত স্থানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকা সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব। অৱশ্যে মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনকে সামৰি এই সুৰক্ষা প্ৰদানৰ নীতি প্ৰযোজ্য হ'ব। এই অঞ্চলসমূহত 3টা প্ৰজন্ম ধৰি বাস কৰা মানুহে ভূমি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। তদুপৰি 80% অধিক অনুসূচিত জাতি নাইবা অনুসূচিত জনজাতি বসবাস কৰা অঞ্চলসমূহ মাইক্ৰ ট্ৰাইবেল বিল্ট এণ্ড ব্লক হিচাপে চিনাক্ত কৰা হ'ব। এই অঞ্চলসমূহ চিনাক্ত কৰি 15 ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ মন্ত্ৰী ডাঃ ৰণোজ পেগু, উৰ্খ গৌৰৱ ব্ৰহ্ম আৰু পীযুষ হাজৰিকাক লৈ গঠন কৰা সমিতিখনক নিৰ্দেশ দিয়া হৈছে। ইপিনে মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ত গুৱাহাটী মহানগৰী নাইবা অন্য নগৰ অঞ্চলত উচ্চ হাৰৰ প্ৰিমিয়ামৰ বাবে ভূমি ক্ৰয় কৰিবলৈ সমৰ্থ নোহোৱা খিলঞ্জীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত লোকক সকাহ দিবৰ বাবে প্ৰিমিয়াম হ্ৰাস কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ মন্ত্ৰী যোগেন মোহন আৰু অশোক সিংহলক দায়িত্ব অৰ্পণ কৰা হৈছে। অৰুণোদয় আঁচনি সম্প্ৰসাৰণৰ বাবেও কেবিনেটে সিদ্ধান্ত লৈছে। এতিয়ালৈকে 27 লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিছে যদিও এই আঁচনিৰ তৃতীয় পৰ্যায়ত আৰু 12 লাখৰো অধিক লোকক ইয়াৰ দ্বাৰা সামৰি লোৱাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। এই ব্যৱস্থাত প্ৰতিটো সমষ্টিতে অতিৰিক্ত 10,000কৈ লোকক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। কেৱল ৰেচন কাৰ্ড থকা লোকসকলেহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সংবাদমেলত মুখ্যমন্ত্ৰী আত্মসহায়ক গোটৰ আন্দোলনৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশত কাম কৰা নেত্ৰীসকলক কেবিনেটে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ 5,242 সামূহিক কেডাৰক জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰাৰ বাবে অনুমোদন জনোৱাৰ কথাও প্ৰকাশ কৰে। এই আঁচনিত বেংক সখী, কৃষি সখী, বীমা সখী, পশু সখী, মাষ্টাৰ বুক কিপাৰ আদিৰ দৰে অন্যান্য সামূহিক কেডাৰসকলক সামৰি লোৱা হ'ব। তদুপৰি মটৰ বাহনৰ বাবে বৈজ্ঞানিক আৰু যুক্তি সংগত কৰ ব্যৱস্থা আনিবলৈ কেবিনেটে অসম মটৰ বাহন কৰ আইন 1936ৰ সংশোধনৰ বাবে অসম মটৰ বাহন কৰ সংশোধনী বিধেয়ক 2024 বিধানসভাৰ উত্থাপনৰ অনুমোদন জনাইছে। মন্ত্ৰীসভাই চি এন জিৰ ওপৰত আৰোপিত মূল্য সংযোজিত কৰ ভেট 5% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে। ইয়াৰ উপৰি মন্ত্ৰীসভাই অসম কৰ্কট ৰোগী পৰিচৰ্যা প্ৰকল্পলৈ সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে 2024-25 বৰ্ষৰ বাবে 200 কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে। ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল অহা 1 এপ্ৰিলৰ পৰা 1 টকাকৈ হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। স্মাৰ্ট মিটাৰৰ বিসংগতি সন্দৰ্ভত উত্থাপিত অভিযোগ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে প্ৰয়োজন হলে পৰীক্ষামূলকভাৱে মেনুৱেল মিটাৰ সংস্থাপন কৰা হ'ব। মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ মাজত ব্যৱহৃত ইউনিটৰ পাৰ্থক্য দেখিলে পৰৱৰ্তী সময়ত স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল হ্ৰাস কৰা অসমেই একমাত্ৰ ৰাজ্য বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে স্মাৰ্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুৎ ৰাহি হোৱাৰ লগতে জনসাধাৰণে মিতব্যয়ীভাৱে বিদ্যুৎ ব্যৱহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবাৰো অহা 1 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈ পৰিষ্কাৰ অনাময় আৰু স্বচ্ছতাক লৈ স্বচ্ছতা পষেক উদযাপন কৰা হ'ব। সেই অনুসৰি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যবাহী সঞ্চালকে ৰাজ্যৰ সকলো জিলাৰ জিলা মিছন সমন্বয়ক জিলা কাৰ্যসূচী সমন্বয়কলৈ জাননী জাৰি কৰি সকলো বিদ্যালয়ত স্বচ্ছতা পষেক উদযাপন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই উপলক্ষে আয়োজিত দৈনন্দিন ভিত্তিত কাৰ্যসূচী ফটো ভিডিঅ' গুগল লিংকত আপলোড কৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰীমন্ত মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে বন্ধৰ দিন কাইলৈ অৰ্থাৎ 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্ট ধাৰ্য কৰা হৈছে। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা চৰকাৰী বন্ধৰ তালিকা কাইলৈ অৰ্থাৎ 23 আগষ্টৰ দিনটো শ্ৰীমন্ত মাধৱদেৱৰ তিৰুভাৱ তিথি হিচাপে উল্লেখ কৰা হৈছিল যদিও কালি এই বন্ধ 24 আগষ্ট শনিবাৰে হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অহা 1 ছেপ্টেম্বৰৰ পৰা দেশৰ অন্যান্য স্থানৰ লগতে অসমতো সদস্যতা অভিযান আৰম্ভ হ'ব। কালি এই সন্দৰ্ভত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সদস্যতা অভিযানৰ উত্তৰ পূবৰ আহায়ক ৰাজদীপ ৰয়কে ধৰি ভালেসংখ্যক শীৰ্ষ নেতা উপস্থিত থাকে। অহা 1 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা সদস্য পদ গ্ৰহণ কৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 20 ছেপ্টেম্বৰত ৰাজ্যিক পৰ্যায়তো এই অভিযান আৰম্ভ হ'ব। এই অভিযান সুকলমে পৰিচালনাৰ বাবে ৰাজ্যিক বিজেপি 39খন সাংগঠনিক জিলাত 28 আগষ্ট পৰ্যন্ত প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। সমগ্ৰ দেশত কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ'ব। যোৱা বছৰ এই দিনটোতে চন্দ্ৰযান 3 অভিযানৰ বিক্ৰম লেণ্ডাৰ যানখনে চন্দ্ৰপৃষ্ঠত নিৰাপদে অৱতৰণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰিব। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে চন্দ্ৰপৃষ্ঠৰ সংস্পৰ্শৰে জীৱনকো স্পৰ্শ কৰা ভাৰতৰ মহাকাশ গাথা। সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱত গুৰুত্ব আৰোপ কৰি এই বিষয়বস্তু বাছনি কৰা হৈছে। মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কয় যে এয়া প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস হ'ব আৰু এয়া অকল উদযাপনৰে দিন নহয় বৰং আম্মানুসন্ধান আৰু ভৱিষ্যতৰ বাবে কাৰ্যপন্থা যুগুতোৱাৰ দিন। ডঃ সিঙে কয় যে মহাকাশ অৰ্থব্যৱস্থা অহা 10 বছৰত 5 গুণ বৃদ্ধি পাই 4,400 কোটি ডলাৰ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে 2023 বৰ্ষৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰসিদ্ধ নৃত্যশিল্পী ডঃ সোণাল মানসিঙলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী ডঃ মানসিং ভাৰতনাট্যম আৰু ওডিশী নৃত্যশিল্পীৰ গুৰু। মুম্বাইত 1944 চনত জন্মগ্ৰহণ কৰা মানসিঙে 1962 চনৰ পৰা নৃত্য অনুশীলন আৰম্ভ কৰে। মুম্বাইত অৰংগাক্ৰমৰ পাছত তেওঁ 1977 চনত নতুন দিল্লীৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান ক্লাছিকেল ডান্স নামৰ অনুষ্ঠানটো প্ৰতিষ্ঠা কৰে। 1987 চনত সংগীত নাট একাডেমী বঁটা লাভ কৰা ডঃ মানসিঙক কেন্দ্ৰীয় চৰকাৰে 1992 চনত পদ্মভূষণেৰে সন্মানিত কৰে। ৰাজ্য চৰকাৰে প্ৰদান কৰি অহা শ্ৰীমন্ত শংকৰদেৱ বঁটাত আছে 50 লাখ টকা, এটা সোণৰ পদক আৰু এখন প্ৰশস্তি পত্ৰ। নৱেম্বৰ মাহত ৰাজ্যত আয়োজিত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিশ্যনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে এই অডিশ্যন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি গ্ৰেডৰ উপৰি বি হাই গ্ৰেডৰ বাবেও একেলগে অডিশ্যন সম্পন্ন হ'ব। প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষা প্ৰৱেশ পত্ৰ ডাকযোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে মোবাইলত অডিশ্যনৰ তাৰিখ আৰু সময় সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰা হ'ব। যদি আবেদন কৰা কোনো প্ৰাৰ্থী এই দুয়োটা মাধ্যমৰ এটাৰ জৰিয়তেও নিজৰ কণ্ঠস্বৰ পৰীক্ষাৰ দিন সময় সম্পৰ্কে অৱগত নহয় তেন্তে তেওঁলোকে অহা 20 আগষ্টৰ পাছত 9401083018 নম্বৰত হোৱাটছএপ যোগে যোগাযোগ কৰিব পাৰিব। পৰীক্ষাত উত্তীৰ্ণ হৈ কেন্দ্ৰটোৰ নাট শাখাৰ অভিনয় শিল্পী স্বীকৃতি পোৱাসকলৰ তালিকা 24 ছেপ্টেম্বৰ বিয়লি 3 বজাত প্ৰকাশ কৰা হ'ব। শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত কালি সন্ধিয়া শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত শিক্ষাবিদ তথা সাহিত্যিক সোণাৰাম বৰুৱাক শিৱসাগৰ ৰত্ন উপাধি প্ৰদান কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা, সাহিত্যাচাৰ্য ডঃ নহেন্দ্ৰ পাদুন, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকা আৰু সোণাৰাম বৰুৱাৰ সহধৰ্মিনী কিৰণ বৰুৱা সন্মানীয় ব্যক্তি হিচাপে উপস্থিত থাকে। ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণে য়োকোহামাত অনুষ্ঠিত জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতা পুৰুষৰ ছিংগলছত প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰথম ৰাউণ্ডৰ কালি ডেনমাৰ্কৰ প্ৰতিদ্বন্দ্বী এণ্ডাৰ্ছ এণ্টনছেনে আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰা সতীশ কুমাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কৰুণাকৰণ আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ কাণ্টাফোন ৱাংছাৰুৱেনৰ সন্মুখীন হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন তন্নিতা ভৰদ্বাজৰ পৰা।
অসম বঙলীয়া সভাৰ দ্বাদশ অধ্যায়ৰ সংশোধন চাৰি পৰ্যায়ৰ ৰাজ্যজনৰ প্ৰতিবাদ আজিৰ পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন আদি ভিন্ন গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি ৰাজ্যপুৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰাজ্যৰ ভূমি আইনত কেইবাটাও সংশোধনী প্ৰস্তাৱেৰে সেই সম্পৰ্কীয় বিধেয়ক আজিৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনৰ উত্থাপনৰ বাবে কালি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই বাতৰিতে আজি প্ৰকাশিত কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত এই বাতৰি বৰপেটা নতুনতলা মাজুলীত 3 প্ৰজন্ম বাস কৰা লোককহে ভূমি ক্ৰয় বিক্ৰয়ৰ অনুমতি, জনজীৱনৰ কাকতে ঐতিহ্য ক্ষেত্ৰৰ মাটি কিনা বেচাত চৰ্ত, আমাৰ অসম কাকতে উত্থাপনমূলক সেউজীয়া ভূমি ক্ৰয় বিক্ৰয়সহ 13খন বিধেয়ক, জনকল্যাণত কাকতে মাটি ক্ৰয় বিক্ৰয়ৰ মাপকাঠি হ'ব 3টা প্ৰজন্ম, দি আসনচলন কাকতে মাজুলী ডিক্লেয়াৰ প্ৰটেক্টেড এৰিয়া, দ্য চেণ্টেলৰ কাকতে কেবিনেট এপ্ৰভছ বিল টু প্ৰটেক্ট বৰপেটা বটজৰা এণ্ড মাজুলী শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। সুদীৰ্ঘ 13 বছৰ মূৰত লোকপাল সম্পন্ন কৰিবলৈ এন ডি এ চৰকাৰ সাজু হোৱা সন্দৰ্ভত এটা বাতৰি অসমৰ খবৰ কাকতে জনগাঁথনি ছেপ্টেম্বৰত আৰম্ভ লোকপিয়ল শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ স্থান দিছে। দিল্লী অসম কাকতে ৰাজ্যজুৰি স্মাৰ্ট মিটাৰ কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী হোৱাৰ বাতৰি স্মাৰ্ট মিটাৰ লুণ্ঠন ক্ষোভৰ উৎকিৰণ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমত প্ৰতিদিন কাকতে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত উত্তাল বিক্ষোভ শিৰোনামেৰে মুখ্য বাতৰি প্রকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে পুৰণিত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, শ্ৰীমন্ত শংকৰদেৱ ৰাষ্ট্ৰীয়তা নৃত্যপতি শিশুনাল মানসিঙলৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব ললে ডঃ মণিগোপাল মহন্তই ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো।
অজিপুৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন, কেবিনেটত অসম মুছলমান বিবাহ আইন, অৰুণোদয় আঁচনিৰে নাৰী সবলীকৰণ, জীৱিকা সখী এক্সপ্ৰেছ আঁচনি, ঐতিহ্যমণ্ডিত স্থানৰ পবিত্ৰতা সংৰক্ষণ আদি বিষয়ক ভালেকেইটা সিদ্ধান্ত গ্ৰহণ, শ্ৰীমন্ত মানৱ ভৱতীৰ ভাতৃতি উপলক্ষে বন্ধ দিন কাইলৈ অৰ্থাৎ 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্ট ধাৰ্য ৰাজ্য চৰকাৰৰ আৰু ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণৰ জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতা পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।